এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত শান্তি বাহাল কৰাৰ বাবে আলোচনা আৰু কূটনীতিয়ে একমাত্ৰ উপায় বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত বিত্ত বিধেয়ক 2026 সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিব। চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামজাত সামগ্ৰী বিতৰণ নিৰ্দেশ 2026 জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে আৰু ৰন্ধন গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা হৈছে বুলি আশ্বাস দিছে। আৰু ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য যিকোনো সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে আহান জনাইছে। আজি ৰাজ্যসভাত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 3 সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত ভাৰতৰো ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে। খাৰুৱা তেল, গেছ আদিৰ আমদানি প্ৰভাৱিত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। হৰমুজ প্ৰণালীত বিভিন্ন দেশৰ জাহাজ আবদ্ধ হৈ আছে আৰু এই জাহাজসমূহত ভাৰতৰ বহু সদস্য কৰ্মী হিচাপে আছে বুলি শ্ৰীমোদীয়ে উদ্বেগ প্ৰকাশ কৰে। এই ক্ষেত্ৰত সকলোকে সংযম আৰু পাৰস্পৰিক সহযোগিতা ৰক্ষা কৰি চলিবলৈ শ্ৰীমোদীয়ে আহান জনাইছে। প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াত শান্তি বাহাল ৰখাৰ বাবে আলোচনা আৰু কূটনীতিয়ে একমাত্ৰ উপায় বুলি মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সকলো পক্ষৰ লগতে যুদ্ধৰ অৱসানৰ বাবে ভাৰতে যোগাযোগ ৰক্ষা কৰি আছে বুলিও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে যুদ্ধৰ পৰিৱেশৰ মাজতো ভাৰতীয় জাহাজসমূহৰ নিৰাপদ আহ যাহ সুনিশ্চিত কৰাৰ বাবে কূটনীতিৰ মাধ্যমেৰে প্ৰয়াস চলাই আছে। তেওঁ কয় যে বিগত কেইটামান দিনত বিশ্বৰ বিভিন্ন দেশৰ পৰা কেইবাখনো খাৰুৱা তেল আৰু ৰন্ধন গেছ পৰিবাহী জাহাজ ভাৰতত উপস্থিত হৈছে। তেওঁ কয় যে চৰকাৰে প্ৰতিটো খণ্ডত বিভিন্ন দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে অহৰহ কাম কৰি আছে। শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশত প্ৰয়োজনীয় গেছ আৰু তেলৰ যোগান অটুট ৰাখিবলৈ ভাৰতে বিভিন্ন দেশৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কালি লোকসভাত মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতিক লৈ দিয়া বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই যুদ্ধকালীন পৰিস্থিতিত ভাৰতত হোৱা পেট্ৰলিয়ামজাত সামগ্ৰীৰ নাটনি উদ্বেগজনক বুলি অভিহিত কৰি সুদূৰপ্ৰসাৰী পৰিস্থিতিৰ বাবে দেশ সাজু থাকিব লাগিব বুলি উল্লেখ কৰে। দেশত সম্প্ৰতি 53 লাখ মেট্ৰিক টন পেট্ৰলিয়াম জমা আছে আৰু এই ভাণ্ডাৰ 65 লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে অসাধু ব্যৱসায়ীসকলক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি কলা বজাৰ নচলাবলৈও সকীয়াই দিয়ে। ৰাজ্য চৰকাৰসমূহকো এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। এনে কঠিন পৰিস্থিতিত ভাৰতৰ সংসদৰ উচ্চ সদনৰ পৰা শান্তি আৰু আলোচনাৰ পক্ষে থকা সহমতৰ বিষয়ে সমগ্ৰ বিশ্বই অৱগত হোৱাটো অতি প্ৰয়োজনীয় বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত বিত্ত বিধেয়ক 2026 সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিব। বিধেয়কখনে 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ বিচাৰিছে। আজি ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী সাধাৰণ প্ৰশাসন বিধেয়ক 2026 উত্থাপন কৰিব। বিধেয়কখনে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত গ্ৰুপ এ সাধাৰণ কৰ্তব্য বিষয়া আৰু অন্যান্য বিষয়াসকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহৰ সাধাৰণ নিয়ম আৰু এই বাহিনীসমূহৰ সন্দৰ্ভত অন্যান্য নিয়মসমূহ সংশোধন কৰিব বিচাৰিছে। ইয়াৰ উপৰিও তৃতীয়লিংগৰ ব্যক্তিৰ অধিকাৰ সুৰক্ষা আইন 2019 বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি পশ্চিম এছিয়াৰ পৰিস্থিতি সম্পৰ্কে মত বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে শীঘ্ৰেই যুদ্ধৰ অৱসানৰ লগতে শান্তি প্ৰতিষ্ঠা আৰু হৰমুজ প্ৰণালী নিৰাপদভাৱে সকলোৰে বাবে মুকলি কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। সমগ্ৰ বিশ্বৰ বাবে এয়া অতি প্ৰয়োজনীয় বুলিও তেওঁ মত প্ৰকাশ কৰে। শান্তি আৰু স্থিৰতা ৰক্ষাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখাৰ দিশত দুয়োগৰাকী নেতাই যোগাযোগ ৰক্ষা কৰি চলাৰ বাবে একমত হোৱা বুলি শ্ৰীমোদীয়ে জনায়। চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামজাত সামগ্ৰী বিতৰণ নিৰ্দেশ 2026 জাৰি কৰিছে। এই নতুন নিৰ্দেশৰ জৰিয়তে সমগ্ৰ দেশৰ প্ৰতিটো পৰিয়ালক সামৰি পাইপযোগে প্ৰাকৃতিক গেছ যোগান PNG ব্যৱস্থাৰ সম্প্ৰসাৰণ দ্ৰুততৰ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে সমগ্ৰ দেশতে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এই নিৰ্দেশৰ জৰিয়তে উপযুক্ত আন্তঃগাঁথনিৰ নিৰ্মাণ সহজ হৈ উঠিব। আৱাসিক অঞ্চলকে ধৰি বিভিন্ন এলেকাত প্ৰাকৃতিক গেছ যোগান আন্তঃগাঁথনি সক্ষম কৰি তোলাৰ ক্ষেত্ৰত ভূমি আবণ্টনৰ অনুমোদন আদিত এই নিৰ্দেশে সুপ্ৰভাৱ পেলাব। প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নিৰ্দেশৰ ফলত শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে সুগম ব্যৱসায় পৰিৱেশ নিকাকৰণ আৰু অৰ্থনৈতিক বিকাশতো সহায়ক হ'ব। নতুন দিল্লীত কালি দেশৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান জেনেৰেল অনিল চৌহান আৰু ব্ৰিটেইনৰ বায়ুসেনা মুৰববী ছাৰ হাৰ্ভি স্মিথে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োগৰাকী সামৰিক বিষয়াই দেশ দুখনৰ মাজত সামৰিক প্ৰশিক্ষণ বিনিময় চোৰাংচোৱা সহযোগিতা আৰু সংহত সামৰিক সহযোগৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই সামাজিক মাধ্যমৰ এটা পোষ্টত উল্লেখ কৰে যে ভৱিষ্যতৰ বাবে সাজু হৈ থকা ভাৰত ব্ৰিটেইনৰ প্ৰতিৰক্ষা সংযোগক আগুৱাই নিবলৈ অনিল চৌহানে ছাৰ হাৰ্ভ স্মিথৰ সৈতে মত বিনিময় কৰে আৰু প্ৰশিক্ষণ বিনিময় চোৰাংচোৱা সহযোগিতা আৰু সংহত সামৰিক সংযোগৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে আৰু ৰন্ধন গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা হৈছে বুলি আশ্বাস দিছে। নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰম সন্দৰ্ভত এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই নাগৰিকসকলক উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আৰু ভীতিগ্ৰস্ত হৈ অযথা গেছ চিলিণ্ডাৰ ক্ৰয় নকৰিবলৈ আহান জনাইছে। তেওঁ কয় যে চৰকাৰে গেছ বিতৰণ কোম্পানীসমূহক পাইপযোগে গেছ যোগানৰ প্ৰয়োজনীয় আন্তঃগাঁথনি থকা আৱাসিক বিদ্যালয় মহাবিদ্যালয় সমূহীয়া আৰু অংগনবাড়ী ৰান্ধনীশালসমূহক 5 দিনৰ ভিতৰত পাইপযোগে গেছ যোগান ব্যৱস্থাৰে সংযুক্ত কৰিবলৈ নিৰ্দেশ দিছে। পাইপযোগে প্ৰাকৃতিক গেছ যোগান ব্যৱস্থাৰ সম্প্ৰসাৰণ সন্দৰ্ভত তেওঁ কয় যে সোমবাৰে প্ৰায় 7,500 ঘৰুৱা আৰু বাণিজ্যিক সংযোগ প্ৰদান কৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে কয় যে সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ৰন্ধন গেছৰ যোগান প্ৰভাৱিত হৈছে যদিও কেইবাখনো গেছ পৰিবাহী জাহাজ ভাৰতলৈ আহি আছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপসাগৰীয় অঞ্চলৰ অতিৰিক্ত সচিব অসীম আৰ মহাজনে কয় যে চৰকাৰে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলত সৃষ্টি হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু এই এলেকাত বাস কৰা ভাৰতীয় লোকসকলৰ নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু গোলকীয় অৰ্থনীতি, বিশেষকৈ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা বুলি মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰিছে। ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া ট্ৰাইবেলছ গেমছ আৰম্ভ হ'ব। 3 এপ্ৰিললৈ চলিবলগীয়া এই প্ৰতিযোগিতাত এথলেটিকছ, হকী, ফুটবল, আৰ্চাৰী, মল্লযুঁজ, ভাৰোত্তোলন, সাঁতোৰৰ বিভিন্ন শিতানৰ খেলসমূহ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি মল্লখম্ব আৰু কাবাডীৰ প্ৰদৰ্শনমূলক খেলৰ আয়োজন কৰা হৈছে। ছত্তীশগড়ৰ ৰায়পুৰ, জগদলপুৰ আৰু অম্বিকাপুৰত এই খেলসমূহ অনুষ্ঠিত হ'ব। ৰায়পুৰত ফুটবল, হকী, কাবাডী, সাঁতোৰ, ভাৰোত্তোলন আৰু আৰ্চাৰীৰ খেলসমূহ খেলোৱা হ'ব। বাস্তাৰত এথলেটিকছ আৰু সৰগুজাত মল্লযুঁজ তথা মল্লখম্ব প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমগ্ৰ দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3,000তকৈও অধিক খেলুৱৈ আৰু কৰ্মকৰ্তাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ৰায়পুৰত আজি ইয়াৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই প্ৰতিযোগিতা উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশা নায়কৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকে বিশ্বৰ শক্তি আৰু সুৰক্ষা খণ্ডত প্ৰভাৱ পেলোৱা ব্যাঘাতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। নেতা দুগৰাকীয়ে ভাৰত শ্ৰীলংকা শক্তি সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে আঞ্চলিক নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে মূল পদক্ষেপসমূহৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু শ্ৰীলংকা উভয়ৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত শান্তি বাহাল কৰাৰ বাবে আলোচনা আৰু কূটনীতিয়ে একমাত্ৰ উপায় বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত বিত্ত বিধেয়ক 2026 সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিব। চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামজাত সামগ্ৰী বিতৰণ নিৰ্দেশ 2026 জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে আৰু ৰন্ধন গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা হৈছে বুলি আশ্বাস দিছে। আৰু ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।